এয়া আকাশবাণী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো মনজিত গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত বৰাক উপত্যকাৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। বৰাক উপত্যকাৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শিলচৰত এখন জনসভাত অংশ ল'ব। জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কালি শিলচৰৰ প্ৰস্তাৱিত সভাস্থলী ৰামনগৰ বাইপাছ পৰিদৰ্শন কৰে। তেওঁ এই ভ্ৰমণ সন্দৰ্ভত কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ৰ উপৰি কেইবাগৰাকীও বিধায়ক আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। গোলাঘাট জিলাৰ কমাৰগাঁৱত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী ৰাণী সতী সাধনীৰ নামত উৎসৰ্গিত সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সমন্বয় ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ এটা আৰ্হি নিৰ্মাণ কৰাৰ লগতে বীৰাংগনাগৰাকীৰ 100 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। তদুপৰি সমন্বয় ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ ৰাজধানী ভীষ্মক নগৰ, ৰুক্মিণী নগৰ, ইটানগৰ আৰু পদুমপুখুৰী আদিৰ আৰ্হি স্থাপন কৰাৰ লগতে সংগ্ৰহালয়, পুথিভঁৰাল, গোসানী শালকে ধৰি বিভিন্ন প্ৰকল্পও সংযুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ পাছত কয় যে চুতীয়া ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু আত্মবলিদানৰ স্মৃতি যুগমীয়া কৰাৰ নতুন অধ্যায় আৰম্ভ হৈছে। এই প্ৰকল্পই ইতিহাস, সাংস্কৃতিক পৰিচয় আৰু জাতিগত গৌৰৱৰ শক্তিশালী কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কংগ্ৰেছে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ যোৰহাটৰ, মীৰা বৰঠাকুৰ দিছপুৰৰ প্ৰাৰ্থী হ'ব। ৰাতুল পাটোৱাৰীক টিহু, নাৰায়ণ ভূঞাৰ বিহপুৰীয়া, অশোক শৰ্মাক নলবাৰীত টিকট প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি বঙাইগাঁৱত গিৰীশ বৰুৱা, কমলপুৰত সত্যব্ৰত কলিতা, বৰক্ষেত্ৰীৰ দিগন্ত বৰ্মন, চিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া, জাগিৰোডত বুবুল দাস, হাজো শুৱালকুছিত নন্দিতা দাস, বকু ছয়গাঁৱত ৰমেন সিং ৰাভা, বৰপেটাত মহানন্দ চৰকাৰ, চামগুৰিত তানজিল হুছেইন, বৰচলাত ৰিপুণ বৰা, লামডিঙত স্বপন কৰ, সোণাৰীত উৎপল গগৈ, নাজিৰাত দেৱব্ৰত শইকীয়া, কৰিমগঞ্জ উত্তৰ সমষ্টিত জাকাৰিয়া আহমেদ, গৌৰীপুৰত আব্দুচ ছবাহন আলী চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ৰূপহীহাটত নুৰুল হুদা, জুনাইত ৰাজকুমাৰ মেদক, ডুমডুমাত দুৰ্গা ভূমিজ, মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ, চাবুৱা লহোৱালত প্ৰাঞ্জল ঘাটোৱাৰ, দুলিয়াজানত ধ্ৰুৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। দলটোৰ শীৰ্ষ নেতৃত্বই নাহৰকটীয়াত প্ৰণতি ফুকন, মাজুলীত ইণ্টাৰনেল পেগু, টিয়কত পল্লৱ শইকীয়া গগৈ, শিলচৰত অভিজিত পল, বোকাজানত ৰেতন ইংটিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত এইদৰে মত প্ৰকাশ কৰে।
ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত কংগ্ৰেছ দলে নিজৰ প্ৰথম তালিকা মুকলি কৰিব আৰু সেই অনুসৰি আমি আজি প্ৰথম তালিকা মুকলি কৰিছো। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ দলৰ শীৰ্ষ নেতৃত্বক মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, কেশুকেন গোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলটোক এনেদৰে তেওঁলোকে মাৰ্গদৰ্শন প্ৰদান কৰিছে। লগতে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰোঁ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক, তেওঁলোকৰ বাবেহে আজি এই দায়িত্ব ল'বলৈ মই সক্ষম হৈছোঁ।
2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284 গৰাকী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। তদুপৰি স্বাগত সতীৰ্থ পৰ্টেলৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰও আজি প্ৰদান কৰা হ'ব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কাইলৈ বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ মীন, পশুপালন আদি দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰতন সিঙৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয় কক্ষত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত জিলাখনৰ কলিয়াপানীত হ'ব লগা দুগ্ধ সংশোধন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱা হয়। বৈঠকত মৰিয়নী সমজিলা আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ভৰলুৰ উড়ন সেতুখন আজি উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ লগতে উড়ন সেতুখন অসম গণ পৰিষদ দলৰ নেতা দীনেশ গোস্বামীৰ নামত উৎসৰ্গা কৰা হ'ব বুলি জানিবলৈ দিয়ে। ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা উদ্যানৰ আৰু এটা অংশ আজি মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই সেতুখনে মাছখোৱা, শান্তিপুৰৰ লগতে স্লুইছ গেটক সংযোগ কৰিব। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী আঞ্চলিক বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।